এসময়ত এজনী তিৰোতা আছিল। তাইৰ কোনো বন্ধু বান্ধৱ নাছিল। গাঁৱৰ আন আন তিৰোতাবিলাকে তাইক ঘৃণাৰ চকুৰে চাইছিল। সিহঁতে সূৰ্য উদয় হোৱাৰ আগতে খুব পুৱাই উঠি গাঁৱৰ নাদৰ পৰা পানী তুলিবলৈ যায়। কিন্তু তাই সেই সময়ত পানী তুলিবলৈ নাযায়, কাৰণ তাই নিশ্চয়কৈ জানে যে সিহঁতে তাইক হাঁহিব। সেই গাঁৱত সেই নাদৰ বাহিৰে আন নাদ নথকাত তাই সেই সময়ত আন কাম কৰিছিল। পাছত তাই তাৰ কলহ লৈ পানী তুলিবলৈ যায় আৰু কাৰো লগত কথা বতৰা নপতাকৈ তাই ঘৰলৈ গুচি আহে। এদিনাখন তাই সেই নাদটোৰ ওচৰ পাওঁ পাওঁ হওঁতে এজন মানুহক সেই নাদৰ পাৰত বহি থকা দেখি তাই আপোনা আপুনি ক'লে, "একো নহয়, মই যি কি নহওক পানী তোলোগৈ." যেতিয়া তাই তাৰ কলহ নমাই থলে তাই এটা মাত শুনিবলৈ পালে, "মোক পানী খাবলৈ দিয়া." তাই মানুহজনৰ মুখৰ ফালে আচৰিত হৈ চালে আৰু উত্তৰ দিলে, "কিয়? আপুনি যিহুদী হৈও মোৰ পৰা পানী খাবলৈ খুজিছে? মই চমৰীয়া, আপোনালোকে আমাৰ মানুহৰ লগত কোনো উঠা বহা নকৰে." মানুহজনে ক'লে, "যদি তুমি মোক জনাহেঁতেন, তুমি মোৰ পৰাহে আগতে পানী খাবলৈ খুজিলাহেঁতেন." তিৰোতাজনীয়ে ক'লে, "কি, আপোনাৰ পানী তুলিবলৈ কোনো পাত্ৰ নাই আৰু এই নাদু ইমান দ, তেন্তে আপুনি সেই পানী ক'ৰ পৰা পাব?" "যি কোনোৱে এই পানী খায় তাৰ অলপ পৰৰ পাছতে তাৰ আকৌ পিয়াহ লাগিব, কিন্তু মই যি পানী দিম তাক যি কোনোৱে খায় তাৰ কেতিয়াও পিয়াহ নেলাগিব." মানুহজনে ক'লে, "সেইটো এটা বৰ ভাল খবৰ." তিৰোতাজনীয়ে ভাবিলে, "ইমান ৰ'দত পানী তুলিবলৈ আহিব নেলাগিলে বৰ সুন্দৰ কথা হ'ব." "গুৰু," তাই ক'লে, "আপুনি যি পানীৰ সম্বন্ধে কৈছে সেই পানী মোক দিয়ক, যাতে মোৰ আকৌ পিয়াহ নেলাগিব আৰু মই ইমান দূৰৰ পৰা যেন পানী তুলিবলৈ আহিব নেলাগিব." মানুহজনে ক'লে, "যোৱা আৰু তোমাৰ স্বামীক মাতি আনাগৈ." "অঁ, তাই এইটো কেনেকৈ কৰিব? তাই এজনী ভাল তিৰোতাই নহয়." "মোৰ স্বামী নাই," তাই উত্তৰ দিলে। মানুহজনে ক'লে, "তুমি সঁচা কথা ক'লা, তোমাৰ কেইবাটাও স্বামী হৈ গ'ল আৰু যিটো এতিয়া তোমাৰ আছে তেওঁ তোমাৰ স্বামী নহয়." তিৰোতাজনীয়ে আপোনা আপুনি ক'লে, "এওঁ সাধাৰণ মানুহ নহয়." তাই উত্তৰ দিলে, "যেতিয়া আমাৰ আহিব লগাজন আহিব তেতিয়া তেওঁ আমাক এই সকলো কথা ক'ব." তেওঁ উত্তৰ দিলে, "ময়েই সেই আহিব লগাজন." কলহটো তললৈ পিছলি গ'ল। তিৰোতাজনীয়ে লৰি গ'ল আৰু লৰি যোৱা বাটৰ কাষত থকা ঘৰবোৰৰ মানুহবোৰক মাতি মাতি ক'লে, "আহা আৰু চোৱা, এনে এজন মানুহ আহিছে যিজনে সকলো কথা জানে। মই বিশ্বাস কৰো যে তেওঁৱেই সেই ত্ৰাণকৰ্তা আহিব লগা জন." কাৰণ তাই বিশ্বাস কৰিছিল যে তাইৰ পাপবোৰৰ উদ্ধাৰকৰ্তা তেওঁৱেই হ'ব। "আহা আৰু চোৱা, তেওঁ নাদৰ পাৰতে আছে." সকলো মানুহে কিনো ইমান হুলস্থুল তাকে চাবলৈ ওলাই আহিল। সিহঁতে তেওঁক সিহঁতৰ গাঁৱলৈ আহি কিছুদিন থাকিবৰ বাবে মিনতি কৰিলে। তেওঁ সিহঁতৰ লগত গ'ল আৰু কিছুদিন থাকিল। বহুতে তেওঁক সিহঁতৰ বাবে অনা দানটো খোজে। যেতিয়া সিহঁতে তেওঁক খুজিলে তেওঁ সিবিলাকক সেই দান দিলে আৰু সেই গাঁৱলৈ মহা আনন্দ আহিল। সেই অচিনাকিজন কোন বুলি তুমি ভাবা, যিজনে নাদৰ পাৰত বহি আছিল?
"যীচু,
এজন আহিব লগা ত্ৰাণকৰ্তা."
"হয়,
আৰু তেওঁ অনা দানটো কি?" "ই হৈছে এটা আশা যে যিবিলাকে তেওঁত বিশ্বাস কৰে তাৰ অনন্ত জীৱন আছে." মোৰ বন্ধুসকল, সেই দানটো আপোনালোকে পাইছেনে? তেওঁ এতিয়াই আপোনালোকক সেই দান দিব যদি আপোনালোকে তেওঁক খোজে।